প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো প্ৰিয় শ্ৰোতা। আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি বাৰু কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে সদায় কৰি অহাৰ নিচিনাকৈ খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, আমাৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ অনুগ্ৰহ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা কৰিন্থিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ কোনখিনি অধ্যয়ন কৰিছিলো আপোনাৰ মনত আছেনে বাৰু? আমি 3 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে আলোচনা আগবঢ়াইছিলো, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈ সাজু হৈ লৈছেনে বাৰু? এই 4 নম্বৰ অধ্যায়ৰ আমি এটা শীৰ্ষক দিব পাৰোঁ বা এটা নাম দিব পাৰোঁ, সেইটো হৈছে খ্ৰীষ্টৰ হকে দুখ ভোগ কৰাৰ পৰিচৰ্যাত ঈশ্বৰৰ সান্তনা। অৰ্থাৎ ইয়াত আমি ঈশ্বৰে আগবঢ়োৱা সান্তনাৰ অন্য এটা দিশ দেখিবলৈ পাওঁ। আমি ইতিমধ্যে পাই আহিছিলো জীৱনৰ বিভিন্ন আঁচনি, বিভিন্ন পৰিৱেশ পৰিস্থিতিত ঈশ্বৰৰ সান্তনাৰ কথা প্ৰথম অধ্যায়ত। তাৰ পাছত দ্বিতীয় অধ্যায়ৰ মূল বিষয় হিচাপে আমি পাইছিলো পাপত পতিত হোৱা বিশ্বাসী লোকক পুনৰ সংস্থাপন কৰাৰ ক্ষেত্ৰত ঈশ্বৰৰ সান্তনা। তৃতীয়টো অধ্যায়ত আমি পাইছিলো প্ৰভু যীশুৰ গৌৰৱময় পৰিচৰ্যাত ঈশ্বৰৰ সান্তনা, আৰু সেই তৃতীয়টো অধ্যায়ৰ কথাখিনি অতিশয় মনত লগা আকৰ্ষণীয় কথা নাছিলনে বাৰু? এতিয়া আমি পৰ্বতৰ শিখৰৰ পৰা নামি আহিব খোজা নাই, অৰ্থাৎ আমি ইয়াকে বুজাব খুজিছো যে তৃতীয়টো অধ্যায়ত যি বিশেষ ভাৱ প্ৰকাশ পাইছে সেই অভিনৱ হৃদয়স্পৰ্শী কথাখিনি পৰ্বতৰ উচ্চ শিখৰৰ নিচিনা। এই চতুৰ্থ অধ্যায়তো আমি সেই উচ্চ শিখৰতেই থাকিম, কিয়নো ইয়াত আমি বিশেষভাৱে দেখিবলৈ পাম খ্ৰীষ্টৰ হকে দুখ ভোগ কৰাৰ পৰিচৰ্যাত ঈশ্বৰৰ সান্তনা। আমি হয়তো পৰ্বতৰ শিখৰৰ আৰু অলপ ওপৰলৈও উঠি যাবও পাৰোঁ, কিন্তু এটা কথা হলে নিঃসন্দেহে সত্য যে আমি এনে এক উচ্চ স্থানলৈ উঠি যাম য'ত আমাৰ যেন উশাহ নিশাহ ল'বলৈকে টান হ'ব। পাচনি পৌলে কৈছে ওপৰলৈ উঠি আহা, আৰু আমিও তাকেই কৰিব বিচাৰোঁ। আপুনি হয়তো ভাবিছে ইমান পাতনি মেলিবৰনো কি প্ৰয়োজন, পোনে পোনে মূল বিষয়লৈ নাহেনো কিয়? এৰা, এতিয়া আমি ঠিক তাকেই কৰিম। এতিয়া বাইবেলৰ পৰা পাঠ কৰি যাম দ্বিতীয় কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো। এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত যিদৰে দয়া পালো সেইদৰে নিৰুৎসাহ নহওঁ। প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যা এটা গৌৰৱময় পৰিচৰ্যা। ঈশ্বৰে আমাক এনে এক বাৰ্তা দিছে যি বাৰ্তাৰ কথা কোনো মানুহেও কেতিয়াও ভাবি উলিয়াবই নোৱাৰিলেহেঁতেন। প্ৰভু যীশুৰ শুভবাৰ্তাৰ যোগেদি মানুহৰ পৰিত্ৰাণৰ যি অভিনৱ আঁচনি প্ৰকাশ পাইছে, তেনে আঁচনি কোনো মানুহে চিন্তা কৰি উলিওৱাটো সম্ভৱপৰ নহয়। ঈশ্বৰেনো এই গৌৰৱময় শুভবাৰ্তাৰ কথা ঘোষণা কৰা কামত আমাৰ দৰে অযোগ্য, দুৰ্বল, নগণ্য মানুহক কিয় ব্যৱহাৰ কৰে তাৰ আন কাৰণ আমি বিচাৰি নাপাওঁ। এটাই মাত্ৰ কাৰণ আমাৰ মনলৈ আহে, সেইটো হৈছে ঈশ্বৰৰ অপাৰ কৰুণা। আমি ইতিমধ্যে উল্লেখ কৰি আহিছো যে ঈশ্বৰ হৈছে কৰুণাত চহকী, তেওঁ কৰুণাৰ আকৰ। মোক উদ্ধাৰ কৰাৰ আগতেই তেওঁ কৰুণাৰ ভঁৰাল অন্ত পেলোৱা নাই, কাৰণ মোক যে সীমাহীন কৰুণাৰ প্ৰয়োজন হ'ব সেই কথা তেওঁ জানে। প্ৰিয় শ্ৰোতা, তেওঁ মোলৈ অপাৰ কৰুণা প্ৰদৰ্শন কৰি আহিছে। তেওঁৱেই এই ৰেডিঅ' যোগে প্ৰচাৰিত বাইবেল অধ্যয়নৰ অনুষ্ঠানত ভাগ ল'বলৈ এই অধমক সুযোগ দিছে কেৱল তেওঁৰ কৰুণাৰ কাৰণেহে। যিহেতু এই কাম তেওঁৰ কৰুণাৰ বলত হৈছে, গতিকে আমি ভাগৰি নপৰোঁ, বৰং আমি আমাৰ কামত আনন্দ কৰিবহে পাৰোঁ। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাবিব পাৰে যে এই শুভবাৰ্তা ঘোষণা কৰা আৰু বাইবেলৰ ভিত্তিত পাঠদান কৰা পৰিচৰ্যাটোক লৈনো ইমান আনন্দ কৰিবলগীয়া কি কথা আছে? নিশ্চয় আছে। যীশুখ্ৰীষ্টৰ শুভবাৰ্তা একক আৰু অদ্বিতীয়। এই কথাটো আমি অলপ বহলাই ক'ব খুজিছো। প্ৰথমতে আমি এটা কথা কৈ ল'ব খুজিছো যে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা এটা ধৰ্ম নহয়। আপুনি হয়তো কথাষাৰ শুনি আচৰিত হৈছে, কিন্তু ইয়াত আচৰিত হ'বলগীয়া একো নাই। ধৰ্ম হৈছে কিছুমান ৰীতি নীতি, বিধান আদিৰ সমষ্টি। এইটো কৰিব পায়, সেইটো কৰিব নাপায়, অমুক নিয়মটো পালন কৰা, তমুক নিয়মটো পালন কৰা, ইত্যাদি ইত্যাদি। অৰ্থাৎ ধৰ্মক আমি এটা শব্দেৰে বুজাব পাৰোঁ, সেইটো হৈছে কৰা। কৰা অৰ্থাৎ ধৰ্মই আমাক শিকায় আমি নিজৰ প্ৰচেষ্টাৰে কি কৰি ধাৰ্মিকতা অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে, সেই কথা। আনহাতে প্ৰভু যীশুখ্ৰীষ্টৰ যি শুভবাৰ্তা, সেয়া হৈছে ঈশ্বৰৰ মহান অনুগ্ৰহৰ শুভবাৰ্তা, বাতৰি। এই শুভবাৰ্তাক আমি এটা মাত্ৰ শব্দত প্ৰকাশ কৰিব পাৰোঁ, আৰু সেই শব্দটো হৈছে কৰিলে। কৰিলে অৰ্থাৎ মানৱৰ মুক্তিৰ কাৰণে কৰিবলগীয়া যিমানখিনি কাম আছিল, সেই সকলোখিনি যীশুখ্ৰীষ্টই ইতিমধ্যেই সম্পূৰ্ণ কৰিলে। ধৰ্মই আমাক কয় মুক্তি অৰ্জন কৰিবলৈ কিবা কিবি কৰি যাবলৈ, কিন্তু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাই কয় আমাৰ বাবে সাজু কৰি ৰখা সেই মুক্তি, সেই পৰিত্ৰাণ মাথোন বিশ্বাস কৰি গ্ৰহণ কৰিবলৈ। যীশুখ্ৰীষ্টৰ শুভবাৰ্তাই মোক কয় যে ঈশ্বৰে মোৰ কাৰণে পৰিত্ৰাণ প্ৰস্তুত কৰি ৰাখিছে। এই কথা মই বিশ্বাস কৰিব লাগে, মই তেওঁতেই সম্পূৰ্ণৰূপে ভৰসা কৰিব লাগে। তেওঁৰ ওচৰলৈ যাবলৈ এটাই মাত্ৰ উপায় আছে, সেইটো হৈছে বিশ্বাস। তেওঁৰ কাষলৈ যোৱাৰ সেইটোৱেই উপায়। বাইবেলত লিখিছে বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, ইব্ৰী 11:6। কিন্তু ধৰ্মই আমাক মাথোন কয় কৰা কৰা কৰা। মুচিৰ যোগেদি যি বিধান দিয়া হৈছিল তাৰ মূলতেই আছিল 10 আজ্ঞা। সেই 10 আজ্ঞা আখৰে আখৰে পালন কৰিব পাৰিলেহে মানুহ সম্পূৰ্ণৰূপে ধাৰ্মিক বুলি পৰিগণিত হ'ব। অৰ্থাৎ ধাৰ্মিকতা অৰ্জন কৰাৰ দায়িত্বটো আছিল মানুহৰ ওপৰত, এয়েই ধৰ্ম। কিন্তু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা ইয়াৰ সম্পূৰ্ণ বিপৰীত। যীশুখ্ৰীষ্টই আমাৰ কৰিবলগীয়া সকলোখিনি কৰি থৈ গ'ল, এতিয়া আমি মাত্ৰ বিশ্বাস কৰি গ্ৰহণহে কৰিব লাগে। এইখিনিতে আমি আন এটা কথা মন কৰা ভাল হ'ব। বিশ্বাস কৰা মানে কেৱল যীশুখ্ৰীষ্টৰ বিষয়ে কথাবোৰ সঁচা বুলি স্বীকাৰ কৰাটোৱেই নহয়। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্ট এজন ঐতিহাসিক ব্যক্তি বুলি আপুনি বিশ্বাস কৰিব পাৰে। তেওঁ মানৱৰ পাপৰ শাস্তি নিজে গা পাতি লৈ মানৱৰ হৈ নিজে ক্ৰুচৰ ওপৰত মৃত্যুবৰণ কৰিলে বুলিও আপুনি মানি ল'ব পাৰে, বিশ্বাস কৰিব পাৰে। মুঠতে যীশুখ্ৰীষ্টৰ বিষয়ে বাইবেলত লিখা কথাবোৰ, সকলোবোৰ কথা আপুনি সঁচা বুলি মানি ল'ব পাৰে। কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা কি জানেনে প্ৰিয় শ্ৰোতা? এই সকলোবোৰ কথা বিশ্বাস কৰিলেও আপুনি পৰিত্ৰাণ নাপাব পাৰে, যদিহে আপুনি যীশুখ্ৰীষ্টতেই সম্পূৰ্ণৰূপে ভৰসা কৰি তেওঁকেই পৰিত্ৰাতা বুলি গ্ৰহণ নকৰে। আপুনি এটা কথা মানি ল'বই লাগিব যে যীশুখ্ৰীষ্ট আপোনাৰ পাপৰ বাবে মৰিল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰ জি উঠিল, আৰু তেওঁকেই আপুনি ত্ৰাণকৰ্তা বুলি মানি ল'ব লাগিব। যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত সম্পূৰ্ণ কৰি যোৱা কামখিনি আমি বিশ্বাসেৰে গ্ৰহণ কৰিব লাগিব, পৰিত্ৰাণ সিদ্ধ হ'ল বুলি মানি ল'ব লাগিব। প্ৰিয় শ্ৰোতা, এসময়ত পাচনি পৌলো বিধানৰ অধীন আছিল। বিভিন্ন ৰীতি নীতি আদি পালন কৰি থকাটো কিমান কঠিন সেই কথা তেওঁ জানিছিল। তেওঁ কৈছিল, মই ইব্ৰীবিলাকৰ মাজৰ ইব্ৰী, বিধানৰ সম্বন্ধে ফৰিচী, বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী, ফিলিপিয়া 3:5-6। তেওঁ অতি নিষ্ঠাৰে বিধান পালন কৰি আহিছিল আৰু তেনেদৰেই তেওঁ পৰিত্ৰাণ অৰ্জন কৰিব পাৰিব বুলি ভাবিছিল। কিন্তু এদিন দম্মেচকলৈ যোৱাৰ বাটত তেওঁক খ্ৰীষ্টই দেখা দিলে, তাতেই তেওঁ খ্ৰীষ্টক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে। তাৰ পাছত তেওঁ এনেদৰে লিখিছিল, কিন্তু মোৰ পক্ষে যি যি লাভ আছিল সেই সকলোকে খ্ৰীষ্টৰ নিমিত্তে মই হানি যেন মানিলো, এনেকি মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেনহে মানিছো, আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহৈ খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা, অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰেই ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰো আৰু তেওঁত আৱিষ্কৃত হওঁ, আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগি হবৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ, এইকাৰণে তেওঁৰ অৰ্থে সকলোৰে হানি সহন কৰিছো আৰু সকলোকে বিষ্ঠা যেন মানিছো। অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টক মুখামুখিকৈ লগ পোৱাৰ পাছত পাচনি পৌলে বুজি পাইছিল যে তেওঁ নিজে ধাৰ্মিকতা অৰ্জন কৰিব নোৱাৰে। খ্ৰীষ্টত বিশ্বাস কৰি খ্ৰীষ্টৰ ধাৰ্মিকতাতেই ভৰসা কৰাৰ বাহিৰে আন উপায় নাই। ইমান দিনে বিধান পালন কৰি যি ধাৰ্মিকতা তেওঁ অৰ্জন কৰা বুলি ভাবিছিল, খ্ৰীষ্টৰ ধাৰ্মিকতাৰ তুলনাত সেয়া একোৱেই নহয়। তাক তেওঁ বিষ্ঠা সদৃশ বুলিহে কৈছে। এতিয়া তেওঁৰ বাবে খ্ৰীষ্টৰ ধাৰ্মিকতাই সকলো। প্ৰিয় শ্ৰোতা, যিদিনাই আমি এই কথাটো বুজি পাওঁ, সেই দিনটো আমাৰ বাবে নতুন জীৱনৰ আৰম্ভণিৰ দিন হয়। আমাক সকলোকে কৰুণাৰ প্ৰয়োজন। ঈশ্বৰে আমালৈ কৰুণা প্ৰদৰ্শন কৰিছে, প্ৰভু যীশুৰ যোগেদি আমাক মুক্তিৰ পথ দিছে, আজি তেওঁ আমাক অনুগ্ৰহ দেখুৱাই আছে। কি সুন্দৰ, কি আনন্দৰ কথা! দুই নম্বৰ পদ, কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি ধূৰ্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি সত্যতা প্ৰকাশ কৰি ঈশ্বৰৰ সাক্ষাতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য পাত্ৰ দেখুৱাইছো। আমি যীশুখ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা পৰিত্ৰাণ লাভ কৰোঁ, কিন্তু আমি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমাৰ মাজত সেই শুভবাৰ্তা জীয়াই থাকিব লাগিব। আমি অসততাৰ কুকাৰ্যবোৰ ত্যাগ কৰিব লাগিব। খ্ৰীষ্টত আশ্ৰয় লোৱা মানে তেওঁক কেৱল ত্ৰাণকৰ্তা বুলি মানি লোৱাটোৱেই নুবুজায়। ইয়াৰ অৰ্থ হৈছে তেওঁতেই সম্পূৰ্ণৰূপে ভৰসা কৰা আৰু এক নতুন জন্মৰ অভিজ্ঞতা লাভ কৰা। খ্ৰীষ্টই আমাক উদ্ধাৰ কৰাৰ পাছত আমি সেই শুভবাৰ্তাৰ এক উদাহৰণ হ'ব লাগিব। আন কথাত ক'বলৈ গ'লে, শুভবাৰ্তা ঘোষণা কৰা মানুহজন কথাই কামে পবিত্ৰ হ'ব লাগিব। পৌলে কৈছে, লাজৰ গুপুত কাৰ্য আমি ত্যাগ কৰিব লাগিব। এই কথাটো আৰু অলপ বহলাই ক'বলৈ গ'লে, আমি গুপুত চিন্তা, গুপুত আবেগ, আকাংক্ষা, গুপুত কাৰ্য, লাজ লগা ধৰণৰ কলাকৃতি ত্যাগ কৰিব লাগিব, চল চাতুৰিৰে কাম কৰিবলৈ এৰিব লাগিব আৰু ঈশ্বৰৰ বাক্যত কোনো ভাঁজ নিদি সম্পূৰ্ণ সত্য প্ৰকাশ কৰিবলৈ শিকিব লাগিব। আমি সত্য প্ৰকাশ কৰিব লাগিব প্ৰকাশ্যভাৱে, সৰলভাৱে। আমি দুতলীয়া হ'ব নালাগিব। মুখত এক, পেটত এক, এনেকুৱা স্বভাৱ আমি ত্যাগ কৰিব লাগিব। আমি যি কথা প্ৰচাৰ কৰোঁ সেই কথা আমাৰ কাৰ্যৰ মাজেৰে প্ৰকাশ পাব লাগিব। আমাৰ আচাৰ ব্যৱহাৰ এনেকুৱা হ'ব লাগিব যাক প্ৰভু যীশুৱে অনুমোদন জনাব পাৰে। আমি সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ শুদ্ধ সিদ্ধ নহয়, কিন্তু আমাৰ জীৱন নিৰ্বাহৰ ধৰণ কৰণে ঈশ্বৰক সন্তুষ্ট কৰিব লাগিব। আমি ঈশ্বৰৰ বাক্য ধূৰ্ততাৰে ব্যৱহাৰ কৰা উচিত নহয়। আমি কি উদ্দেশ্যেৰে ঈশ্বৰৰ বাক্য ঘোষণা কৰোঁ বাৰু? যদিহে আমি কোনো জাগতিক লাভৰ বাবে এই কাম কৰোঁ, তেন্তে আমি ভুল কৰি আছো। আমি ঈশ্বৰৰ বাক্য ঘোষণা কৰাৰ উদ্দেশ্য এটাই হোৱা উচিত, মানুহৰ প্ৰতি প্ৰেম আৰু ঈশ্বৰৰ প্ৰতি বাধ্যতা। পাচনি পৌলে এনেদৰে কৈছিল, কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও সেয়ে মোলৈ শ্লাঘাৰ কাৰণ নহয়, কিয়নো নিশ্চয় কৰিবলগীয়া কৰ্মৰ ভাৰহে মোৰ ওপৰত দিয়া হৈছে, কাৰণ শুভবাৰ্তা প্ৰচাৰ নকৰিলে মোৰ সন্তাপ হ'ব। প্ৰথম কৰিন্থিয়া 9 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। আচলতে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনৰ যোগেদি প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা প্ৰকাশ পাব লাগে। প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ এইটো অতি উত্তম আৰু অতি প্ৰয়োজনীয় পথ। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেনেহলে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আপোনাৰ যোগেদি প্ৰকাশ কৰিবলৈ আপুনি চেষ্টা কৰিবই লাগিব। 3 আৰু 4 নম্বৰ পদ, কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেন্তে বিনাশৰ পাত্ৰবিলাকলৈকে ঢকা হয়। ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এইকাৰণে এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান চকু অন্ধ কৰিলে। ইয়াত আমি এটা বিশেষভাৱে মন কৰিবলগীয়া বিষয় দেখা পাইছো, সেইটো হৈছে এই যুগৰ দেৱতা। এই যুগৰ দেৱতা মানে ছয়তানক বুজোৱা হৈছে। এই জগতখন এতিয়া ছয়তানে প্ৰভাৱান্বিত কৰি আছে। আচলতে জগতখন ছয়তানে নিয়ন্ত্ৰণ কৰি থকা বুলি আমি ক'ব লাগিব। জগতৰ বিভিন্ন দিশত ছয়তানে প্ৰভাৱ পেলাই মানুহক ঈশ্বৰৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। আজি পৃথিৱীৰ মানুহে কি চিন্তা কৰে, কেনেদৰে আমোদ প্ৰমোদ কৰে, কেনেধৰণৰ সামাজিক মূল্যবোধ মানি চলে, কেনেদৰে আনৰ প্ৰতি ব্যৱহাৰ কৰে ইত্যাদি বিভিন্ন দিশত ছয়তানে প্ৰভাৱ পেলায়। মুঠতে পৰোক্ষভাৱে ছয়তানে এই জগত ব্যৱস্থাক নিয়ন্ত্ৰণ কৰি আছে। এই কথা আমি মানি লওঁ বা নলওঁ, এই কথা কিন্তু সত্য। এৰা, ছয়তান এই যুগৰ নিয়ন্ত্ৰক, এই যুগৰ দেৱতা। কিছুমান কথা, কিছুমান বিষয় দেখাত অতি মহৎ, অতি ভাল যেনেই আমাৰ লাগিব পাৰে, কিন্তু সেই সকলোবোৰত যদি ঈশ্বৰৰ স্থান নাই, তেনেহলে দেখাত ভাল হলেও সেইবোৰ ছয়তানৰ কাৰ্য। ঈশ্বৰক বাদ দি মানুহে নিজে ভাল হবলৈ চেষ্টা কৰাটো দেখাত ভাল কামেই, কিন্তু তেনেকুৱা চিন্তাধাৰাও ছয়তানে নিয়ন্ত্ৰণ কৰা চিন্তাধাৰা। চুৰি, ডকাইতি, হিংসা, অপৰাধ আদি ছয়তানৰ কাৰ্য বুলি বুজি পোৱাত আমাৰ একো অসুবিধা নহয়, কিন্তু তথাকথিত মহৎ কাৰ্যবোৰো ছয়তানৰ দ্বাৰা নিয়ন্ত্ৰিত কাৰ্য, যদিহে তাত ঈশ্বৰৰ স্থান নাই। এৰা, ছয়তান এই যুগৰ দেৱতা। এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান চকু অন্ধ কৰিলে। প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা সমগ্ৰ মানৱ জাতিৰ বাবে। গোটেই মানৱ জাতিৰ পাপৰ প্ৰায়চিত্ৰ তেওঁ কৰি থৈ গল ক্ৰুচৰ ওপৰত। তেওঁত বিশ্বাস কৰি সকলো মানুহেই পৰিত্ৰাণ লাভ কৰিব পাৰে, কিন্তু আপুনি নিশ্চয় মন কৰিছে যে বহুতো লোকে এই কথাটো মানি ল'ব নোখোজে। বহুতে কয়, মই এই শুভবাৰ্তাৰ কথা বুজি নাপাওঁ, মই বহুদিন ধৰি এই শুভবাৰ্তাৰ কথা শুনি আহিছো, কিন্তু মই হলে এই শুভবাৰ্তা অৰ্থহীন বুলি ভাবোঁ। এনেদৰে মানুহে কোৱা আমি প্ৰায়ে শুনো। কিয় এনেকুৱা হয় বাৰু? তাৰ কাৰণটো ইয়াত দিয়া হৈছে। সেই লোকসকলৰ জ্ঞান চকু ছয়তানে অন্ধ কৰি ৰাখিছে, গতিকে তেওঁলোকে দেখা নাপায়, বুজি নাপায়। এবাৰ কয়লাখনি এটাত বিস্ফোৰণ হৈছিল। বহুতো মানুহ মাটিৰ তলত আবদ্ধ হৈ আছিল। বহু কষ্টৰ মূৰত তেওঁলোকলৈ আহাৰ যোগান ধৰা হৈছিল। তেওঁলোকৰ মূৰৰ ওপৰত এটা ইলেক্ট্ৰিক লাইট জ্বলি আছিল। এজন ডেকা মানুহে সেইফালে চাই কৈ উঠিল, তেওঁলোকে লাইটটো জ্বলাই নিদিয়ে কিয়? তেতিয়া বাকী মানুহবোৰে আচৰিত হৈ সেই ডেকাজনৰ ফালে চাই বুজি পাইছিল যে বিস্ফোৰণৰ ফলত ডেকাজন ইতিমধ্যে অন্ধ হৈ গৈছিল। ছয়তানেও বহুতো মানুহৰ জ্ঞান চকু অন্ধ কৰে। তেওঁলোকে কয়, লাইটটো জ্বলাই দিয়া, মই শুভবাৰ্তানো ক'ত, দেখাই পোৱা নাই। আন কিছুমান লোকে আকৌ কয়, বাইবেলত থকা কিছুমান কথা মই বিশ্বাস কৰিবলৈ টান পাওঁ, কিন্তু কিয়নো বিশ্বাস কৰিবলৈ টান পাওঁ সেই কথা হলে বুজি নাপাওঁ। বহুতো সময়ত আকৌ মানুহে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ বিৰোধিতা কৰে, মানি ল'বলৈ অস্বীকাৰ কৰে, বাইবেলৰ কথা মানি ল'ব নোখোজে, কিন্তু আচলতে সমস্যাটো বাইবেলত নাই, যীশুখ্ৰীষ্টৰ শুভবাৰ্তাটো নাই, সমস্যাটো মানুহৰ পাপ স্বভাৱত আছে। বহুতো মানুহে বাইবেলৰ কথা গ্ৰহণ কৰিবলৈ টান পায়, কাৰণ বাইবেলে তেওঁলোকৰ জীৱনত চলি থকা পাপবোৰৰ কথা আঙুলিয়াই দিয়ে। বহুতো লোকে প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা মানি ল'ব নোখোজে, কাৰণ তাকে কৰিবলৈ হলে তেওঁলোকে নিজকে দুৰ্বল পাপী বুলি মানি লৈ যীশুখ্ৰীষ্টতেই শৰণ ল'ব লাগিব, সেই কাম তেওঁলোকে কৰিব নোখোজে। মুঠতে ছয়তানে কিবা নহয় কিবা প্ৰকাৰে মানুহক ভুলাই ৰাখিব খোজে, প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আঁতৰাই ৰাখিব খোজে। প্ৰিয় শ্ৰোতা, আপুনি যদি যীশুখ্ৰীষ্টক গ্ৰহণ নকৰি পাপপূৰ্ণ জীৱন কটাবলৈকে সিদ্ধান্ত লয় ল'ব পাৰে, কিন্তু লোকচানটো আপোনাৰহে। কিন্তু আপুনি খ্ৰীষ্টত আশ্ৰয় ল'ব পাৰে, ল'ব নোৱাৰে বুলি নক'ব। যদি আপুনি ইচ্ছা কৰে তেন্তে নিশ্চয় খ্ৰীষ্টক গ্ৰহণ কৰিব পাৰে। যেতিয়াই কোনো এজন ব্যক্তিয়ে নিজকে পাপী বুলি মানি লৈ কয়, মই মোৰ পাপপূৰ্ণ জীৱন এৰি খ্ৰীষ্টকেই পবিত্ৰতা বুলি গ্ৰহণ কৰিম, আৰু খ্ৰীষ্টক গ্ৰহণ কৰে, তেতিয়াই তেওঁ পৰিত্ৰাণ পায়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যই পোহৰ, সেই পোহৰলৈ চাওক আৰু আপোনাৰ জীৱনৰ খুঁটি নাটি ঈশ্বৰক পৰীক্ষা কৰিবলৈ দিয়ক, তেতিয়াহ'লে বিশ্বাস কৰিবলৈ আপুনি একো টান নাপাব। এজন অতি বিশ্ববিখ্যাত বিজ্ঞানীক এবাৰ এজন লোকে সুধিছিল, আপুনিনো এজন সৰু ল'ৰাৰ নিচিনাকৈ কেনেকৈ বাইবেলৰ কথাবোৰ বিশ্বাস কৰিব পাৰে, মই বুজি নাপাওঁ, মোৰ দেখোন বিশ্বাস কৰিবলৈ টান লাগে। তেতিয়া সেই বিশ্ববিখ্যাত বিজ্ঞানীজনে লাহেকৈ উত্তৰ দিছিল, কেতিয়াবা মই মোৰ পঢ়া কোঠাত সোমাই অন্যমনস্কভাৱে মমবাতিডাল জ্বলাব খোজো, মমবাতিৰ ওপৰত থকা ঢাকনিখন নুগুচোৱাকৈয়ে, ঢাকনিখন নুগুচালে জানো মমবাতিডাল জ্বলিব, গতিকে মই জ্বলাব নোৱাৰো, কিন্তু যেতিয়া ঢাকনি গুচাই লওঁ তেতিয়া সহজে জ্বলাব পাৰোঁ। আপুনি বেয়া নাপাব, আপোনাৰো এখন ঢাকনি আছে, সেই ঢাকনি হৈছে পাপৰ প্ৰতি প্ৰেম। আচলতে আপুনি ইচ্ছাকৃতভাৱেই অবিশ্বাস কৰে। অনুতাপ কৰি খ্ৰীষ্টলৈ আহক, ঈশ্বৰৰ আত্মাক প্ৰকৃত সত্য প্ৰকাশ কৰিবলৈ সুযোগ দিয়ক, আৰু তেওঁ যীশুখ্ৰীষ্টৰ মুখত জিলিকি থকা ঈশ্বৰৰ মহান অনুগ্ৰহৰ মহিমা আপোনাক দেখুৱাই দিব। মানুহে কিয় বিশ্বাস নকৰে? কাৰণ ঈশ্বৰৰ প্ৰতিমূৰ্তি যে খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, সেইকাৰণে ছয়তানে তেওঁলোকৰ জ্ঞান চকু অন্ধ কৰি ৰাখে। প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা গৌৰৱ প্ৰকাশক শুভবাৰ্তা, কাৰণ এই শুভবাৰ্তাৰ মাজেদি খ্ৰীষ্টৰ গৌৰৱ আৰু মহিমা প্ৰকাশ পাই উঠে, আৰু মানুহে খ্ৰীষ্টৰ সেই গৌৰৱ আৰু মহিমা চাবলৈ ইচ্ছা নকৰা যেন লাগে। প্ৰিয় শ্ৰোতা, আপোনাৰ অৱস্থা বাৰু কি? আপুনি বাইবেলৰ কথাবোৰ বিশ্বাস কৰেনে? প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা বুলি বাৰু আপুনি গ্ৰহণ কৰিছেনে? যদি কৰা নাই, আজিয়েই নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি। জাগাহে বন্ধু, জাগাহে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতে বেলি লহিয়াই আৰু নকৰা দেৰি।
আমাৰ ঠিকনা ভক্তিবচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰে।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিচুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিচুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিচুৱে মাতে আহা কাষলৈ, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিচুৱে মাতে আহা কাষলৈ, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে যিচুতে পাবা সুখৰ আধাৰ, পাপ পৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ তেওঁতে অৰ্পণ কৰা। যিচুতে পাবা সুখৰ জাগা হে বন্ধু কলা ঘুমতিৰি।